Ja, Agar Bani. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীয়ে উন্নয়নৰ যাত্ৰাত সমানে অংশগ্ৰহণ কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। শ্ৰীলংকাত দিতুৱা ঘূৰ্ণীবতাহে ক্ষতি কৰা লোকসকলৰ বাবে ভাৰতৰ পৰা 27 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে T20 বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলক শুভেচ্ছা জনাইছে। আৰু ভাৰতে কানাডাক পৰাস্ত কৰি চুলতান আজলান শ্বাহ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া বিতং বাতৰি। ভাৰতে বৰ্তমান উন্নয়নৰ পথত আগবাঢ়িবলৈ যুৱক যুৱতীসকল উৎসাহী হৈ থকাটো অতি প্ৰয়োজন। আজি উত্তৰাখণ্ডৰ মচুৰীস্থিত লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমি অৱ এডমিনিষ্ট্ৰেশ্যনত অনুষ্ঠিত হোৱা 100 সংখ্যক বুনিয়াদী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীয়ে এই উন্নয়নৰ যাত্ৰাত সমানে অংশগ্ৰহণ কৰিব লাগিব। যি সময়ত মানৱতাই বহু নৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেই সময়ত আমাক এনে চৰকাৰী কৰ্মচাৰীৰ প্ৰয়োজন যিসকলে কেৱল পৰিৱৰ্তন আনিব বিচৰা বুলি কোৱাই নহয়, বৰঞ্চ হাতে কামে পৰিৱৰ্তন সাধনৰ বাবে নিৰন্তৰ চেষ্টা চলাইছে। উপৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণণ কাইলৈ কুৰুক্ষেত্ৰলৈ যাব। এই ভ্ৰমণকালত শ্ৰীৰাধাকৃষ্ণণে কুৰুক্ষেত্ৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ 20 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অখিল ভাৰতীয় দেৱস্থানম সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট AIR নিউজ আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। শ্ৰীলংকাত দিতুৱা ঘূৰ্ণীবতাহে ক্ষতি কৰা লোকসকলৰ বাবে ভাৰতৰ পৰা 27 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আকাশমাৰ্গ আৰু সামুদ্ৰিক পথেৰে এই সামগ্ৰীসমূহ কলম্বোলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগতে উদ্ধাৰ কাৰ্যত সহায়ৰ বাবেও NDRFৰ 80 জন জোৱানক শ্ৰীলংকালৈ পঠিওৱা হৈছে। উল্লেখযোগ্য যে দিতুৱা ঘূৰ্ণীবতাহত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে আৰু উদ্ধাৰ অভিযান শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে অপাৰেচন সাগৰবন্ধু অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত কালি নিশা বায়ুসেনাৰ হিন্দন বিমানঘাটিৰ পৰা এখন C-130 আৰু এখন IL-76 বিমান শ্ৰীলংকালৈ উৰা মাৰিছে বুলি বায়ুসেনা বাহিনীয়ে উল্লেখ কৰিছে। দিতুৱা নামৰ ঘূৰ্ণীবতাহৰ ফলত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে শ্ৰীলংকাৰ ভালেমান অংশত ব্যাপক ধনজন হানি হৈছে। ধুমুহাজাকৰ ফলত 123 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 130 জন লোক সন্ধানহীন হৈ আছে। বতাহজাকৰ ফলত 3,70,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শ্ৰীলংকাত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ হ্ৰাস পাইছে আৰু বতাহজাক সম্প্ৰতি তামিলনাডুৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। ঘূৰ্ণী বতাহজাক কাৰাইকালৰ পৰা প্ৰায় 220 কিলোমিটাৰ দক্ষিণ পূব আৰু পুডুচেৰীৰ পৰা 380 কিলোমিটাৰ নিলগত কেন্দ্ৰীভূত হৈ আছে আৰু প্ৰতি ঘণ্টাত 7 কিলোমিটাৰ বেগেৰে উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈছে। পুডুচেৰীৰ নাল্লাভাদু মাছমৰীয়া গাঁৱত সাগৰৰ ঢৌ 10 ফুটলৈ বৃদ্ধি পাইছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে মাছমৰীয়াসকল পাৰৰ পৰা প্ৰায় 50 ফুট দূৰলৈ মাছ পৰা নাওসমূহ স্থানান্তৰিত কৰিছে। নেৰানেপেৰা বৰষুণ আৰু ধুমুহা বতাহৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি মূল্যায়নৰ বাবে পুডুচেৰীৰ অসামৰিক যোগান মন্ত্ৰী PRN থিৰুমুৰুগানে জিলা প্ৰশাসন আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন জৰুৰী পৰ্যালোচনা বৈঠকত মিলিত হৈছে। বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি বতাহজাক কাইলৈ নিচেই পুৱা উত্তৰ তামিলনাডুৰ সমীপৰ বংগোপসাগৰৰ জলভাগ আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হোৱাৰ সম্ভাৱনা আছে। সোমবাৰে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰাক্ষণত আকাশবাণীৰ বাতৰি সেৱা বিভাগে এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত ইছু বিফৰ পাৰ্লিয়ামেণ্ট, হিন্দীত এই অনুষ্ঠান সংসদ কে সমক্ষ মুদ্দে শিৰোনামেৰে প্ৰচাৰ কৰা হ'ব। ইংৰাজী ভাষাত অনুষ্ঠানটো আকাশবাণী ৰেইনব চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহৰ যোগেদি প্ৰচাৰ কৰা হ'ব। লগতে হিন্দী ভাষাত এই অনুষ্ঠানটো আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহৰ যোগেদি এই অনুষ্ঠান কাইলৈ ৰাতি 9:30 বজাৰ পৰা 10 বজালৈ প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পাব। নিৰ্বাচন আয়োগে আজি প্ৰকাশ কৰিছে যে বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰসকলৰ মাজত 50,73,00,000 অধিক গণনা প্ৰপত্ৰ বিতৰণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰায় 51 কোটি মুঠ ভোটাৰৰ 99.53% ভোটাৰক এই পৰ্যায়ত সামৰি লোৱা হ'ব। আয়োগে কয় যে এতিয়ালৈকে প্ৰায় 40 কোটি প্ৰপত্ৰ ডিজিটেলাইজ কৰা হৈছে। উল্লেখযোগ্য যে 4 নৱেম্বৰৰ পৰা দেশৰ 9খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন আৰম্ভ হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুডুচেৰী, লক্ষদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। অহা বছৰৰ 7 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ লগে লগে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ অন্ত পৰিব। মুখ্য নিৰ্বাচনী বিষয়া ৰাথান ইউ কেলকাৰে আজি কেৰালাৰ তিৰুৱনন্তপুৰমত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰে। বিষয়াগৰাকীয়ে অৱগত কৰিছে যে তালিকাত থকা সকলো ভোটাৰৰ মাজত গণনা প্ৰপত্ৰ বিতৰণ কৰা হৈছে আৰু ইতিমধ্যে 85% প্ৰপত্ৰৰ পূৰণ সম্পূৰ্ণ হৈছে। গণনা প্ৰপত্ৰ দাখিল কৰা সকলো ভোটাৰক খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। শ্ৰীকেলকাৰে লগতে কয় যে যিসকল ব্যক্তি 2002 চনৰ ভোটাৰ তালিকাৰ অংশ নাছিল তেওঁলোকৰ বাবে নিৰ্বাচনী পঞ্জীয়ন বিষয়ৰ দ্বাৰা প্ৰমাণীকৰণ আৰু শুনানি অনুষ্ঠিত কৰা হ'ব। বৈঠকত বিজেপি, কংগ্ৰেছ, CPIM, CPI, মুছলিম লীগ আৰু অন্যান্য ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত যোৱা নিশা ৰাছিয়াই ড্ৰোন আৰু মিছাইলে কৰা আক্ৰমণৰ ফলত 3 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 29 জন আহত হৈছে। ইউক্ৰেইনৰ শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণটোৱে কিয়েভৰ লগতে ইউক্ৰেইনৰ আন 5টা অঞ্চলৰ বিদ্যুৎ কেন্দ্ৰত আঘাত কৰিছিল আৰু বৰ্তমানেও ৰাজধানীখনৰ 5 লাখৰো অধিক গৃহত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে। ইপিনে ৰাছিয়াৰ দক্ষিণ ক্ৰাছনডৰ অঞ্চলৰ আফিস্কি তেল শোধনাগাৰত ড্ৰোনৰ ধবংসাৱশেষ পৰাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে T20 বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি ৰাষ্ট্ৰপতি ভৱনত দলটোৰ খেলুৱৈসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। সাক্ষাৎকালত দলটোৱে খেলুৱৈসকলৰ স্বাক্ষৰ সম্বলিত এখন বেট ৰাষ্ট্ৰপতিক উপহাৰ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে খেলুৱৈসকলৰ এই সাফল্যই সকলোকে অনুপ্ৰাণিত কৰা বুলি মন্তব্য কৰি কয় যে এনে প্ৰদৰ্শনে উঠি অহা প্ৰজন্মক জীৱন আৰু জীৱিকাৰ দিশত উচ্চাকাংক্ষী হবলৈ উৎসাহিত কৰিব। ভাৰতে কানাডাক পৰাস্ত কৰি চুলতান আজলান শ্বাহ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি মালয়েছিয়াৰ ইপোহৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেলত ভাৰতে আক্ৰমণাত্মক প্ৰদৰ্শনেৰে 14-3 গ'লত কানাডাক পৰাস্ত কৰিছে। ভাৰতৰ হৈ যুগৰাজ সিঙে 4টা আৰু ৰাজিন্দৰ সিঙে 2টা গ'ল কৰে। ভাৰত ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীয়ে এই উন্নয়নৰ যাত্ৰাত সমানে অংশগ্ৰহণ কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। শ্ৰীলংকাত দিটৱা ঘূৰ্ণীবতাহে ক্ষতি কৰা লোকসকলৰ বাবে ভাৰতৰ পৰা 27 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে T20 বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলক শুভেচ্ছা জনাইছে। আৰু ভাৰতে কানাডাক পৰাস্ত কৰি চুলতান আজলান শ্বাহ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।